আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিকেইটা হৈছে, ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 60গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল, ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত, মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত, প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ স্কুল বেগৰ ওজন নিৰ্ধাৰিত ওজনৰ সীমা অতিক্ৰম কৰাৰ অভিযোগ সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ৰ বাবে 60গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইতিমধ্যে গুৱাহাটী সমষ্টিৰ 2গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হৈছে। সমষ্টিটোৰ বাবে মুঠ 10গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। এই সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ সমৰ্থনত আজি নগাঁও আৰু মৰিগাঁৱৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। BPFৰ প্ৰাৰ্থী দুৰ্গাদাস বৰুৱাই দৰঙত আজি নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি শিলচৰত NDAৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এটা নিৰ্বাচনী ৰোড শ্বত অংশগ্ৰহণ কৰে। আনহাতে বিজেপিৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত ডিফু সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টিছোৰ হৈ প্ৰচাৰ চলায়। বোকাজান বিধানসভা সমষ্টিৰ সৰিয়হজানত আয়োজিত নিৰ্বাচনী সভাত প্ৰচাৰ চলাই ডঃ শৰ্মাই সমষ্টিটোত বিজেপি দলৰ জয়লাভৰ সম্পৰ্কত প্ৰবল আত্মবিশ্বাসী বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ইয়াৰ পাছত ডঃ শৰ্মাই হাওৰাঘাট আৰু বৈঠালাংছত আন দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো দৰং ওদালগুৰি লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ কালি জিলাখনৰ 4খন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। অগপুৰ জ্যেষ্ঠ নেতা তথা কৃষি পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু দলটোৰ আন এগৰাকী জ্যেষ্ঠ নেতা স্বাস্থ্যমন্ত্ৰী কৃষক মহন্তই কৰিমগঞ্জৰ লোকসভা সমষ্টিৰ নিউ কৰিমগঞ্জৰ শিলচৰ ৰোডত সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে। ইফালে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে কালি গোৱালপাৰাৰ ডুবাপাৰাত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁৰ প্ৰতিদ্বন্দ্বী AIUDF আৰু শাসকীয় পক্ষক তীব্ৰ সমালোচনা কৰে। একেদৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ো ৰূপহী হাটৰ বৰলিমাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত 5টা সমষ্টি দৰং ওদালগুৰি কৰিমগঞ্জ ডিফু শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ইফালে অহা 7 মে'ত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। গুৱাহাটীৰ চানমাৰী খেলপথাৰত আজি বিয়লি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সমৰ্থনত এখন জনসভাৰ আয়োজন কৰা হৈছে। এই সভাত অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেতে অংশগ্ৰহণ কৰিব। আনহাতে বিজেপি তথা মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি খেত্ৰী ধূপগুৰি টপাতলি গাঁও পঞ্চায়ত তথা সোণাপুৰ মণ্ডলৰ কেইবাখনো ৰাজহুৱা সভাত ভাগ ল'ব। ইপিনে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ পৰিপ্ৰেক্ষিতত দেশত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ইখনৰ পিছত সিখনকৈ ৰেলী আৰু ৰোড শ্বৰ আয়োজন কৰি ভোটদাতা ৰাইজৰ মন আকৰ্ষণ কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে। এই পৰ্যায়ত অহা 26 এপ্ৰিলত কেৰালাৰ 20খন, কৰ্ণাটকৰ 14খন, ৰাজস্থানৰ 13খন, উত্তৰ প্ৰদেশ আৰু মহাৰাট্টৰ 8খনকৈ, মধ্যপ্ৰদেশৰ 7খন, অসম আৰু বিহাৰৰ 5খনকৈ, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ 3খনকৈ আৰু ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ 1খনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে কেৰালাৰ ৱায়ানাড আৰু আৰ্ণাকুলাম লোকসভা সমষ্টিৰ 2টা ৰোড শ্বত অংশ ল'ব। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ আলিগড়ত নিৰ্বাচনী সভাত অংশ ল'ব। মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। নিৰ্বাচন আয়োগে এই কেন্দ্ৰকেইটাত পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ পুনৰ ভোটগ্ৰহণ কৰিবলৈ ৰাজ্যিক নিৰ্বাচন প্ৰাধিকৰণক নিৰ্দেশ দিছিল। কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে 11গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ কৰিছে। দলে ঝাৰখণ্ডৰ ৰাঁচী লোকসভা সমষ্টিৰ পৰা য়শস্বিনী সাহাই আৰু গোড্ডা সমষ্টিৰ পৰা দীপিকা পাণ্ডে সিঙৰ পৰিৱৰ্তে প্ৰদীপ যাদৱক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তালিকাখনত অন্ধ্ৰপ্ৰদেশৰ 9গৰাকী প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। বিজয়ৱাড়া লোকসভা আসনৰ বাবে বাল্লাৰু ভাৰ্গৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে শ্ৰীকাকুলাম আসনখনৰ বাবে পেৰাৰা পৰমেশ্বৰ ৰাওৱে প্ৰাৰ্থিত্ব আগবঢ়াইছে। কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে এই নামসমূহ চূড়ান্ত কৰিছে। বনৰ মন্ত্ৰালয়ে ৰাজ্যৰ স্থানীয় 39টা পৌৰ নিকায়ৰ অধীনত 262 কোটি টকা ব্যয় সাপেক্ষ 4টা প্ৰকল্পত অনুমোদন জনাইছে। উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি অৰ্থাৎ নেচিডছৰ অধীনত এই প্ৰকল্পকেইটা ৰূপায়ণ কৰা হ'ব। আন্তঃ মন্ত্ৰালয়ৰ 46 সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ অধীনত 71 কোটি 93 লাখ টকা ব্যয় সাপেক্ষে জাবৰ নিষ্কাশন প্ৰকল্প ৰূপায়ণ কৰা হ'ব। দ্বিতীয়টো প্ৰকল্পৰ অধীনত 18 কোটি 72 লাখ টকা ব্যয় সাপেক্ষে কোকৰাঝাৰৰ লক্ষী বজাৰত ঔদ্যোগিক পাম্প নিৰ্মাণ কৰা হ'ব। তৃতীয়টো প্ৰকল্পৰ অধীনত লামডিঙত শৈক্ষিক প্ৰতিষ্ঠানৰ চৌহদৰ পথ উন্নীতকৰণৰ কাম কৰাৰ লগতে চতুৰ্থটো প্ৰকল্প হামৰেণ নগৰৰ অভ্যন্তৰীণ পথৰ উন্নীতকৰণৰ বাবে ৰূপায়ণ কৰা হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ স্কুল বেগৰ ওজন সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে। ইতিমধ্যে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকললৈ নিৰ্দেশনাটো প্ৰেৰণ কৰা হৈছে। সেই অনুসৰি শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক বিদ্যালয়লৈ গৈ শিক্ষাৰ্থীসকলৰ বেগৰ ওজন পৰীক্ষা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। 2024-25 শিক্ষাবৰ্ষৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বেগৰ ওজন চৰকাৰে নিৰ্ধাৰণ কৰা ওজনতকৈ অধিক হোৱাটো বিভাগৰ দৃষ্টিগোচৰ হোৱা বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে স্কুল বেগৰ ওজন 1.5 কেজি, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 2-3 কেজি, ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীলৈ 4 কেজি, অষ্টম নৱম শ্ৰেণীৰ 4.5 কেজি আৰু দশম শ্ৰেণীৰ স্কুল বেগৰ ওজন 5 কেজি নিৰ্ধাৰণ কৰি দিয়া হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব। শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ডঃ পদ্ম সুব্ৰমণ্যমক পদ্মবিভূষণ সন্মান প্ৰদান কৰিব। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হ'ব। অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীত শিল্পী উষা উত্থুপে আজি সন্মানীয় পদ্মভূষণ বঁটা গ্ৰহণ কৰিব। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা আগষ্ট ছেপ্টেম্বৰ মাহত মন্ত্ৰীসভাৰ সাল সলনিকে ধৰি সম্প্ৰসাৰণ কৰা হ'ব বুলি ঘোষণা কৰিছে। কালি কাৰ্বি আংলং জিলাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এইবাৰ ৰঙালী বিহুৰ সময়তে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লোকসভা নিৰ্বাচনৰ পিছতে অসম মন্ত্ৰীসভাৰ ব্যাপক সাল সলনি হ'ব বুলি ইংগিত দিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত অধিক স্পষ্টকৈ প্ৰকাশ কৰি কয় যে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতে আগষ্ট ছেপ্টেম্বৰ মাহত মন্ত্ৰীসভাৰ সাল সলনিকে ধৰি সম্প্ৰসাৰণ কৰা হ'ব। উল্লেখযোগ্য যে এইবাৰ লোকসভা নিৰ্বাচনত অসম চৰকাৰৰ পৰিবহণ, আবকাৰী, মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য শিলচৰ লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। মন্ত্ৰী শুক্লবৈদ্য সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে অসম মন্ত্ৰীসভাৰ এটা পদ খালী হৈ পৰিব। যদি সেয়াই হয় তেতিয়াহ'লে বৰাক উপত্যকা মন্ত্ৰীশূন্য হৈ পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ ভিতৰত 9 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আছে। ইয়াৰ ভিতৰত 2 গৰাকী মহিলা প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু হৈ আছে। অপৰাধৰ গোচৰ ৰুজু হৈ থকা প্ৰাৰ্থীৰ ভিতৰত AIDF-ৰ 2 জন, বিজেপি আৰু গণসুৰক্ষা পাৰ্টীৰ 1 জনকৈ প্ৰাৰ্থী আছে। মৰাণ বিহু উপলক্ষে মৰাণ লোকসকলৰ বসতিপ্ৰধান অঞ্চলসমূহত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। পৰম্পৰাগত নীতি নিয়মেৰে মৰাণ ডেকা গাভৰুৱে গছ তলত বিহু নাচ গানেৰে আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। বিভিন্ন অঞ্চলত মৰাণ বিহুৰ সৈতে সংগতি ৰাখি ৰাতি বিহু আয়োজন কৰা হৈছে। অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত মৰাণসকলে আয়োজন কৰা ৰাতি বিহুত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী সৌনা মীনে অংশগ্ৰহণ কৰে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অৰ্থাৎ অহা 26 এপ্ৰিল আৰু 7 মে দুপৰীয়া 1:20 আৰু সন্ধিয়া 7:20 বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু নিউজন এয়াৰ এপতো শুনিবলৈ পোৱা যাব। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত অহা 26 এপ্ৰিল, 7, 13, 20 আৰু 25 মে তথা 1 জুনৰ নিশা 9:25 আঞ্চলিক বাতৰি নিশা 9:10 প্ৰচাৰ কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 2024 জুন মাহত হ'বলগীয়া বিশ্ববিদ্যালয়ৰ অনুদান আয়োগক ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা UGC নেটৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পঞ্জীয়নৰ প্ৰক্ৰিয়া 10 মেলৈকে অব্যাহত থাকিব আৰু অনলাইনযোগে পৰীক্ষা মাচুল জমা কৰাৰ বাবে 12 মে অন্তিম দিন ধাৰ্য কৰা হৈছে। নেট পৰীক্ষাত উত্তীৰ্ণ হলে জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ প্ৰদান কৰা হয় আৰু এনে শিক্ষাৰ্থীসকলে সহকাৰী অধ্যাপক পদত নিযুক্তিৰ বাবে যোগ্যতা লাভ কৰে। এই পৰীক্ষাৰ ভিত্তিত 83টা বিষয়ৰ PhD পাঠ্যক্ৰমত নামভৰ্তি কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত যোৱা নিশা চণ্ডীগড়ৰ মহাৰাজা য়াৰাৱিন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলত গুজৰাট টাইটানছে পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 142 ৰাণ কৰে। দলটোৰ হৈ প্ৰভাস ইমৰান সিঙে সৰ্বাধিক 35 ৰাণ কৰাৰ বিপৰীতে গুজৰাটৰ আৰ চাই কিশোৰে 4টাকৈ উইকেট দখল কৰে। গুজৰাটে 19 অভাৰ 1 বলত 7টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। চাই কিশোৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইপিনে কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 1 ৰাণত পৰাস্ত কৰে। কলকাতাই প্ৰথমে বেট ধৰি 222 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলটোৰ হৈ শ্ৰেয়াছ আয়াৰে 50 ৰাণ কৰাৰ বিপৰীতে ফিলিপ ৱাল্টে মাত্ৰ 14টা বলত 48 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত 221 ৰাণ কৰিবলৈ সমৰ্থ হয়। কলকাতাৰ আণ্ড্ৰে ৰাছেলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। কলকাতা বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ অন্তিম স্থানত আছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে দুবৰী কাশ্যপে।
চিলচাৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ উৎস তথা বিজয় সংকল্প যাত্ৰাৰ বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন বাতৰি কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্যত অব্যাহত থকা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছত অহা জুনত ফলাফল শুনাৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা চিন্তা কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বাতৰিৰে দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজীৱ ভৱনৰ এক সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য, প্ৰথম পৰ্যায়ৰ ভোটগণনা সম্পন্ন হোৱা 5টা সমষ্টিত তেওঁ দলৰ জয়ৰ সম্ভাৱনা দেখা পাইছে। এই বাতৰিটো অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশত গণতন্ত্ৰত এক বিৰাট মহোৎসৱ হৈ আছে আৰু দেশখনে বিশ্বাস কৰে যে ইয়াৰ পৰাই ভৱিষ্যতলৈ এটা নতুন যাত্ৰা আৰম্ভ হ'ব। ভগৱান মহাবীৰৰ 2550 সংখ্যক নিৰ্বাণ মহোৎসৱত এই মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰে। আৰক্ষীৰ নিৰাপত্তা নাই গুৱাহাটী মহানগৰত, বাৰত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি জ্বলাই দিয়াৰ অপচেষ্টা জোৱানক। এই বাতৰিটো দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। বিশিষ্ট সাংবাদিক তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত জনসম্পৰক্ষী বিষয়া ৰয়েল আহমেদ আৰুনাই এই বাতৰিটো প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতে। চীনৰ মহাকাশত অসামৰিক কাম কাজৰ আঁৰ লৈ সামৰিক কাৰ্যকলাপ চলাই আছে। আমেৰিকাৰ মহাকাশ গৱেষণা সন্থা নাছাৰ মুৰববী বিল নেলছনে এই সতৰ্কবাণী শুনাইছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে। ৱৰ্কিং প্লেন ইন 23 ফৰেষ্ট ডিভিজন য়েট টু বি এপ্ৰুভড, এই বাতৰিটো প্ৰকাশ কৰে দ্য চেণ্টিনেল বাতৰি কাকতখনে। 9 কেণ্ডিডেটছ উইথ ক্ৰিমিনেল কেচেছ ইন ছেকেণ্ড ফেজ অব ষ্টেট এলএছ ইলেকশ্যন, এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতখনে প্ৰকাশ কৰে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে অভিলেখ গৰি 19.58 লাখ কোটি টকাৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ, টেষ্ট এটলাছ ৰেংকিং বিশ্বৰ 10 শ্ৰেষ্ঠ চাউলেৰে ৰন্ধা খাদ্য তালিকাত ফিৰ নিচিৰ। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ অৱলোকন।
ধন্যবাদ দুবৰী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 60গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকাত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।